আকাশবাণী গুৱাহাটী সন্ধিয়া আঁচনি বতৰ পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে তাৰথী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণত স্থগিতাদেশ জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয় অস্বীকাৰ, 8 এপ্ৰিলৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ, দেশত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি, অসমৰ 5খনকে ধৰি প্ৰথম পৰ্যায়ত 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102খন আসনৰ বাবে ভোটগ্ৰহণৰ প্ৰস্তুতি, আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মী দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত, আৰু সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আদৰ্শ আচৰণবিধি পালনৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ, অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰ আৰক্ষীৰ ওচৰত জমা দিবলৈ নিৰ্দেশ। উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে। আজি সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি অহা 8 এপ্ৰিলৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অহা 9 এপ্ৰিলত এই সন্দৰ্ভত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব। আনহাতে 2 এপ্ৰিলৰ ভিতৰত আবেদনকাৰীসকলক 5 পৃষ্ঠাৰ লিখিত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই আইনৰ ক্ষেত্ৰত অসম আৰু ত্ৰিপুৰাৰ সৈতে জড়িত গোচৰৰ বাবে সুকীয়াকৈ শুনানি গ্ৰহণ কৰা হ'ব বুলিও আদালতে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 11 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা জাৰি কৰে। ইয়াৰ লগে লগে দেশজুৰি এই আইন বলবৎ হোৱাটো নিশ্চিত হৈছিল। বিজেপিয়ে পূৰ্বৰ লোকসভা নিৰ্বাচনত দেশত এই আইন বলবৎ কৰা হ'ব বুলি ঘোষণা কৰিছিল। এই সন্দৰ্ভত 2019 চনত সংসদৰ দুয়োখন সদনত বিধেয়কো গৃহীত হৈছিল। ইয়াৰ ফলস্বৰূপে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা 2014 চন পৰ্যন্ত ভাৰতলৈ অহা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী ধৰ্মীয় শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে। উল্লেখযোগ্য যে এই আইনৰ স্থগিতাদেশ বিচাৰি যোৱা 12 মাৰ্চত 16খন ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আনহাতে 13 মাৰ্চত অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ উপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আবেদন দাখিল কৰিছিল। দেশত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। 7টা পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ত 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তামিলনাডুৰ 39খন, ৰাজস্থানৰ 12খন, উত্তৰ প্ৰদেশৰ 8খন, মধ্যপ্ৰদেশৰ 6খন, উত্তৰাখণ্ড, অসম আৰু মহাৰাষ্ট্ৰৰ 5খনকৈ, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশত 2খনকৈ, ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীত 1খনকৈ আসনৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। চলিত মাহৰ 27 তাৰিখলৈকে মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দেশত সৰ্বমুঠ 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 জুনত ভোটগণনা কৰা হ'ব। অসমৰ নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰি শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব। দ্বিতীয় পৰ্যায়ত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত তথা তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি ৰাজ্যখনত 2 কোটি 43 লাখতকৈ অধিক ভোটদাতা আছে। ইয়াৰে 1 কোটি 21 লাখ 79 হাজাৰতকৈ অধিক পুৰুষ আৰু 1 কোটি 21 লাখতকৈ অধিক মহিলা ভোটদাতা। তদুপৰি 414গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যখনত 4 লাখ 35 হাজাৰতকৈ অধিক নতুন ভোটদাতা আছে। একেদৰে 2 লাখ 72 হাজাৰতকৈ অধিক অহিতপুৰ ভোটদাতা থকা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ পাইছে। নিৰ্বাচন আয়োগ দেশৰ এই সৰ্ববৃহৎ সাধাৰণ নিৰ্বাচন ন্যায়িকৈ তথা নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে বদ্ধপৰিকৰ। আয়োগে নিৰ্বাচনৰ সময়ছোৱাত দেখা দিব পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে যথাযথ পৰিকল্পনা গ্ৰহণ কৰিছে। ধনবল বাহুবলৰ লগতে ভুৱা তথ্যৰ প্ৰচাৰ আৰু হিংসা তথা নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ দৰে ঘটনা এনে সময়ত ঘটিব পাৰে বুলি নিৰ্বাচন আয়োগে আশংকা প্ৰকাশ কৰে। স্পৰ্শকাতৰ অঞ্চলসমূহত হ'ব পৰা যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ব্যৱস্থা কৰা হৈছে। জিলাসমূহত সমন্বিত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যত নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আজি লখিমপুৰ লোকসভা সমষ্টিৰ শদিয়াৰ অমৰপুৰত শিক্ষামন্ত্ৰী তথা বিজেপি নেতা ডাঃ অৰুণ চেগুৰ আৰু সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই প্ৰচাৰ চলায়। শিৱসাগৰৰ ৰুদ্ৰসাগৰ পঞ্চায়তত আজি আয়োজিত বিজেপিৰ এখন সাংগঠনিক সভাত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মোহন, সাংসদ পল্লৱলোচন দাসকে ধৰি জিলা বিজেপিৰ বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইপিনে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বাৰলে আজি নলবাৰীত এখন দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰে। তাৰপৰা জিলাৰ বুধবাৰত আজি গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী নীৰাবৰ ঠাকুৰে নিৰ্বাচনী কাৰ্যালয় এটা মুকলি কৰে। কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে লগতে দলীয় নেতাকৰ্মীৰ সৈতেও মত বিনিময় কৰে। পাটনাচিলাৰ থমনাথ আসন লোকসভা নিৰ্বাচন সম্পৰ্কত অগ্ৰ সুৰক্ষা সমিতিৰ সম্পাদক জুন দাসে এখন সংবাদমেল সম্বোধন কৰে। নগাঁও জিলাৰ কলিয়াবৰত আজি মন্ত্ৰী বিজয় হাজৰিকাই এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কেশৱ মহন্ত, কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। ইপিনে নগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত নখন পঞ্চায়তত আজি নগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই প্ৰচাৰ চলায়। এই সভাত ভালেসংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কোকৰাঝাৰ, দৰং, ওদালগুৰি লোকসভা সমষ্টিতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। আজি দুপৰীয়া মুৰববী প্ৰমোদ বড়োৰ বাসগৃহত শাসনাধিষ্ঠিত বিজেপি, ইউপিপিএল আৰু অসম গণ পৰিষদ দলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিজেপিৰ নেতা তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মাৱৰ সাংসদ তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াকে ধৰি ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। এই বৈঠকত দ্বিতীয় মুৰববীগৰাকীয়ে নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। মাজুলী জিলাতো বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰস্তুতি তথা প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জিলাখনৰ গড়মূৰৰ বংশী গোপাল নাট্যমন্দিৰ আৰু নামনি মাজুলীৰ বৰমুকলিত ৰাজহুৱা সভাত অংশ লয়। কাইলৈ প্ৰাৰ্থীগৰাকীয়ে কেইবাখনো সভাত অংশ লোৱাৰ কথা। মাজুলীত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা বিকাশ হৈছে এইদৰে কয়।
নিৰ্বাচনৰ কাৰণে সাজু হৈছে। এইবাৰ জিলাখনত মুঠ 174টা ভোট কেন্দ্ৰত 140,641 ভোটাৰে ভোটদান কৰিব। ইয়াৰে 71,431 পুৰুষ ভোটাৰ আৰু 69,210 মহিলা ভোটাৰ। জিলাখনৰ 85,659 ভোটাৰ আছে আৰু 526 বিশেষভাৱে সক্ষম ভোটাৰে বেলট পেপাৰৰ জৰিয়তে ঘৰতে ভোটদান কৰিব পাৰিব বুলি জিলায়ুক্ত ডঃ কাবেৰী বি শৰ্মাই জানিবলৈ দিয়ে। এইবাৰ জিলাখনত 3,148 যুৱ ভোটাৰে ভোটদান কৰিব। মাজুলীৰ বিভিন্ন চৰ চাপৰি বা দুৰ্গম অঞ্চলৰ ভোট কেন্দ্ৰলৈ ট্ৰেক্টৰ আৰু বিশেষ ফেৰীৰ ব্যৱস্থাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা মাজুলীৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ যাতায়াতৰ মেৰামতিৰো ব্যৱস্থা লোৱা হৈছে।
ইফালে গুৱাহাটী হেঙেৰাবাৰীত থকা বিজেপিৰ মহানগৰ জিলা কাৰ্যালয়ত আজি এটা যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি সমষ্টিভিত্তিক বিষয়ববীয়াসকলৰ এখন নিৰ্বাচন কেন্দ্ৰিক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। দক্ষিণ খালমৰীৰ মানকাছৰ জিলাত জাবেদ ইছলামে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰাৰ্থীগৰাকীয়ে কেইবাটাও যোগদান কাৰ্যসূচীতো অংশ লয়। ইপিনে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দলীয় প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথ্বীৰাজ চান্দ বৰপেটাত উপস্থিত হয়। তেওঁ জিলা কংগ্ৰেছ, খণ্ড পৰ্যায়ৰ কংগ্ৰেছ আৰু জিলা পৰিষদৰ সদস্যসকলক লৈ নিৰ্বাচনী ৰণকৌশল সম্পৰ্কে এখন বৈঠকত মিলিত হয়। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিসমূহ গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা। সমগ্ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। কেইবাখনো জিলাত আজি প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। বাক্সা জিলাৰ বৰমা নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণ আজি আৰম্ভ হয়। আজি 2,294 প্ৰশিক্ষাৰ্থীৰ ভিতৰত 60 মহিলাক প্ৰশিক্ষণ দিয়া হয়। নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকে বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। বাক্সা জিলাৰ বানা, বাক্সা, তামুলপুৰ আৰু গুৰেশ্বৰ বিধানসভা সমষ্টিৰ 9,43 ভোট কেন্দ্ৰৰ বাবে এই প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। ইপিনে জিলা প্ৰশাসনসমূহে প্ৰতিখন জিলাতে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ উপৰি ফোন নম্বৰ মুকলি কৰি নিৰ্বাচনী আচৰণ বিধি উলংঘাকাৰীৰ বিৰুদ্ধে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। লক্ষীমপুৰ জিলাৰ প্ৰশাসনে এনে আচৰণৰ বিধি উলংঘাকাৰীৰ বিৰুদ্ধে তথ্য দাখিল কৰিবলৈ 1950 টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিবলৈ আহান জনাইছে। তদুপৰি 03752245761 নম্বৰতো যোগাযোগ কৰিব পাৰে। শিৱসাগৰ জিলাতো প্ৰশাসনে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ প্ৰশাসনে গ্ৰহণ কৰা এনে ব্যৱস্থা সন্দৰ্ভত আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে এইদৰে কৰে।
শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে যোৱা উত্তৰ মাহত আয়ুক্ত কাৰ্যালয়ৰ সুশাসন ভৱনত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত তেওঁ যোৰহাট লোকসভা সমষ্টিৰ অধীনত শিৱসাগৰ নিৰ্বাচনী জিলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৰহাট লোকসভা সমষ্টিত এইবাৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত অসমৰ আন 4 সমষ্টিৰ সৈতে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে শিৱসাগৰ নিৰ্বাচনী জিলাত 481টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰ আৰু ডিমৌ সমষ্টি সামৰি লোৱা শিৱসাগৰ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰ হৈছে 380,009। শিৱসাগৰ নিৰ্বাচনী জিলাত যাতে আগন্তুক নিৰ্বাচন মুক্ত, নিকা আৰু স্বচ্ছভাৱে সম্পন্ন হয় তাৰ বাবে প্ৰশাসনে নিৰ্বাচনী আয়োগৰ তত্বাৱধানত সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি আয়ুক্ত যাদৱে এই সংবাদমেলত প্ৰকাশ কৰে। জিলাখনৰ নিৰ্বাচনৰ বাবে ব্যৱহৃত হোৱা BGMবোৰ বিগত বছৰবোৰৰ দৰে এইবাৰো শিৱসাগৰ নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰা হ'ব আৰু এই শিক্ষানুষ্ঠানতে বিধানসভা সমষ্টি দুটাৰ ভোট গণনা কৰা হ'ব। নিৰ্বাচন সম্পৰ্কীয় অভিযোগ আৰু সহায় সহযোগৰ বাবে প্ৰশাসনে জিলাখনত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। প্ৰশাসনে মুকলি কৰা নিয়ন্ত্ৰণ কক্ষৰ সৈতে ৰাইজে 03772223397 অথবা 8471864355
কামৰূপ মহানগৰ জিলা দণ্ডাধী সুমিত চট্টাবানে এখন ৰাজহুৱা জাননীৰ জৰিয়তে জিলাখনৰ ভিতৰত সকলো অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰ সাতদিনৰ ভিতৰত নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ অনুজ্ঞাপত্ৰধাৰী ব্যক্তিসকলক নিৰ্দেশ দিছে। কৰিমগঞ্জ জিলা উপায়ুক্তই জিলাখনৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰ গৰাকীসকলক শীঘ্ৰে সংশ্লিষ্ট থানাত অস্ত্ৰ শস্ত্ৰসমূহ জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশটোত উল্লেখ কৰা মতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত সেইসমূহ উভতাই দিব পাৰিব। এই দেশ অমান্য কৰিলে অস্ত্ৰ আইন 1959 অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰি অনুজ্ঞাপত্ৰ বাতিল কৰিব পাৰিব। লখিমপুৰ জিলা দণ্ডাধীশে এক আদেশযোগে জিলাখনত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই লৈ ফুৰাটো নিষিদ্ধ কৰিছে। এই অস্ত্ৰ শস্ত্ৰসমূহ স্থানীয় আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ প্ৰাৰ্থীৰ সমৰ্থনত আজি পুৱা কেৰালাৰ পাল্লাকাড়ত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ কেৰালাত এইটো প্ৰথম প্ৰচাৰ অভিযান আছিল। এই ৰোড শ্বত দলৰ বহু সংখ্যক লোকে দলৰ পতাকা আৰু প্লে কাৰ্ড প্ৰদৰ্শন কৰি শ্ৰীমোদীক আদৰণি জনায়। অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনাথৰ উপৰিও পাল্লাকাড় আৰু পুনমালী সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীসকল উপস্থিত আছিল। ৰোড শ্বত অংশগ্ৰহণ কৰাৰ পাছতে শ্ৰীমোদীয়ে তামিলনাডুৰ চালেমলেগুলি ৰাওনা হৈছে। তাত তেওঁ এখন জনসভাত ভাষণ দিব। কালি সন্ধিয়া তেওঁ কৰ্ণাটকত এখন জনসভাত অংশগ্ৰহণ কৰে। তেওঁ 1998 চনত কৰ্ণাটকৰ বোমা বিস্ফোৰণত মৃত্যুবৰণ কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি নতুন দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত দলৰ ইস্তাহাৰ ন্যায় সম্পৰ্কীয় নিশ্চয়তাৰ বিষয়ে আলোচনা কৰা হয়। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সামাজিক মাধ্যমযোগে এই তথ্য প্ৰদান কৰি কয় যে 1926 চনৰ পৰা কংগ্ৰেছৰ ইস্তাহাৰক দেশৰ ৰাজনৈতিক ইতিহাসত বিশ্বাস আৰু দায়বদ্ধতাৰ নথি হিচাপে গ্ৰহণ কৰা হয়। তেওঁ কয় যে দলৰ কাৰ্যকৰী সমিতিৰ বৈঠকত দলটোৰ ইস্তাহাৰ সন্দৰ্ভত গভীৰভাৱে আলোচনা কৰে। এই সন্দৰ্ভত সভাপতি খাৰ্গেই লগতে কংগ্ৰেছ সভাপতি দলৰ নেত্ৰী ছোনিয়া গান্ধী, নেতা ৰাহুল গান্ধীকে ধৰি জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল। বৈঠকৰ অংশত অনুষ্ঠিত সংবৰ্ধনাত দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে সভাপতি খাৰ্গেক ইস্তাহাৰত চূড়ান্ত অনুমোদন দিবলৈ ৱৰ্কিং কমিটিৰ কৰ্তৃত্ব প্ৰদান কৰিছে। ভাৰতবৰ্ষৰ ন্যায়পাত্ৰৰ গতিশীলতাক আগুৱাই লৈ ৱৰ্কিং কমিটিয়ে এই নিশ্চয়তাৰ বাৰ্তা তৃণমূল পৰ্যায়লৈ প্ৰসাৰিত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি তেওঁ কয়। ডিব্ৰুগড় নিৰ্বাচনী জিলাত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধনৰে প্ৰলোভিত কৰা, সুৰৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই দেশে চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দলিয়াজান, কিংখাং আৰু নাহৰকোটা বিধানসভা সমষ্টিৰ আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰি আহিছে। নিৰ্বাচনী জিলাখনৰ বিভিন্ন স্থানত নিয়োজিত দলে যান বাহনসমূহ নিৰীক্ষণ কৰি আহিছে। অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে আজি গুৱাহাটীৰ জ্যোতিকুছিত অভিযান চলাই নকল সোণসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। দলটোৱে বিহাৰৰ এজন লোকৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ এজন নকল সোণৰ নাও জব্দ কৰে। কাজিৰঙা জিলাৰ ৰজাপথাৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পঞ্চদশ পিছাক দামাচী উদযাপন কৰা হ'ব। ৰজাপথাৰ পিছাক দামাচী উদযাপন সমিতিৰ উদ্যোগত কেইবাটাও তিৱা সংগঠনৰ সহযোগত এই উৎসৱৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে। অসম বিধানসভাৰ কাম কাজক সম্পূৰ্ণভাৱে ডিজিটেল কৰি তোলাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাৰ চৌহদত বিভিন্ন ই বিধানসভাৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। কচুবালী বিষয়া কৰ্মীসকলক এই কৰ্মশালাৰ প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণৰ স্থগিতাদেশ জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ। 8 এপ্ৰিলৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ। দেশত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি। অসমৰ 5খনকে ধৰি প্ৰথম পৰ্যায়ত 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102খন আসনৰ বাবে ভোটগ্ৰহণৰ প্ৰস্তুতি। অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত আৰু সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আদৰ্শ আচৰণ বিধি পালনৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ।